এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ছুইজাৰলেণ্ডৰ ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ আজি চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি গ্ৰহণ, কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ পৰিস্থিতি সুস্থিৰ, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ চিৰাঙৰ পৰিস্থিতি পৰ্যালোচনা আৰু জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা জোনবিল মেলা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ চতুৰ্থ দিনা স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে লগতে অসমৰ অগ্ৰাধিকাৰৰ বিষয়সমূহক গোলকীয় মঞ্চলৈ লৈ যোৱাৰ উদ্দেশ্যে পাঁচখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু বিনিয়োগকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বিশ্বৰ ভালেকেইটা কোম্পানীয়ে অসমৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। বিভিন্ন কোম্পানীয়ে ৰাজ্যখনত প্ৰায় 1,00,000 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভোছত এই সন্মিলনত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উপকৃত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ইতিমধ্যে এই সন্মিলনত অসমে 10খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি অনুষ্ঠিত হয়। শুনানিকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন দুখন প্ৰত্যাহাৰ কৰাৰ বাবে অভিযুক্ত দুজনৰ অধিবক্তাই আদালতৰ অনুমতি বিচাৰে। অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা লোক অধিবক্তা জিয়াউল কামাৰে বিষয়টোৰ বিৰোধিতা নকৰাত আদালতে অভিযুক্ত দুজনৰ জামিন আবেদন প্ৰত্যাহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পাছত এই গোচৰৰ আন তিনিজন অভিযুক্ত অমৃত প্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। শুনানিৰ সময়ত লোক অধিবক্তাই অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰে। একেদৰে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়েও অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতাৰে আদালতত আবেদন দাখিল কৰে। ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত অহা 30 জানুৱাৰীত অভিযুক্ত তিনিজনৰ জামিন আবেদন সন্দৰ্ভত ৰায় প্ৰদানৰ দিন ধাৰ্য কৰে। শুনানিৰ অন্তত গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
আজি গোটেই কেছটোৰ জামিনৰ শুনানিৰ কাৰণে আছিলে আৰু চাৰ্জ হিয়েৰিঙৰ কাৰণে আছিলে, কিন্তু তাৰে মাত্ৰ 3 জনৰ কাৰণে হ'ল অমৃত প্ৰভা, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। 3 জনৰ কাৰণে আজি জামিনৰ শুনানিটো হ'ল, বাকী কেইজনে জামিনৰ যিটো আবেদন আছিল সেইকেইখন উঠাই লৈছে। তেওঁলোকে উইথড্ৰ কৰিছে বেইল পিটিশ্যন আৰু গোটেই শুনানি হোৱাৰ পিছত অহা 30 তাৰিখে এই বেইলৰ ওপৰত ৰায়দানটো দিব। তেওঁলোকক বেইল দিয়ে নে নিদিয়ে, চৰকাৰী পক্ষ যিটো কথা কৈছিলে যে আমি বেইল পিটিশ্যনৰ অবজেকশ্যন দিম, একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃত প্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিছন দিলে।
কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দলে আজি পুৱা জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আছিল। জিলাখনত সেনাবাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচলো অব্যাহত আছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি চিৰাঙত সাংবাদিকৰ আগত কয় যে তেওঁ বিভিন্ন নাগৰিক সংগঠনসমূহৰ সৈতে কালি কথা বতৰা পাতি পৰিস্থিতি সুস্থিৰ কৰি ৰখাৰ বাবে আহান জনাইছে। বিগত এদিনত জিলাখনত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে আশ্ৰয় শিবিৰত থকা অধিকাংশ লোকে আজিৰ ভিতৰত নিজ নিজ বাসগৃহলৈ উভতি গৈছে বুলি জানিবলৈ দিয়ে।
কোকৰাঝাৰত যি ঘটনা হৈছিল আচলতে অকণমান ভুল বুজাবুজিৰ কাৰণে এনেকুৱা এটা ঘটনা হ'ল আৰু যি নহওক আমাৰ সকলোৰে কাৰণে এইটো দুখৰ ঘটনা আছিল বা চিন্তাৰ উদ্বেগৰ ঘটনা আছিল। যোৱা দুদিন ধৰি মই সম্পূৰ্ণ যোগাযোগত আছোঁ, যোৱাকালিও মই কোকৰাঝাৰত উপস্থিত আছিলোঁ। আমাৰ বিভিন্ন দল সংগঠন বা আমাৰ সামাজিক অনুষ্ঠান বা বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান সংগঠনসমূহৰ লগত কথা পাতিলোঁ আৰু তেখেতসকলে এক শান্তিৰ বাৰ্তা লৈ চাৰিওফালে সুন্দৰভাৱে কাম কৰিছে।
অঞ্চলটো পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে কালি শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বাসগৃহলৈ উভতি যাবলৈ আহান জনাইছিল। তেওঁ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি জিলাখনত পৰ্যাপ্ত নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বুলিও ৰাইজক আশ্বস্ত কৰিছিল। সংবাদ মাধ্যমৰ আগত শ্ৰীসিঙে কয় যে এই ঘটনা সন্দৰ্ভত 19 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 20 জানুৱাৰীৰ বিক্ষিপ্ত ঘটনাত জড়িত 3 জনক আটক কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ কোকৰাঝাৰৰ ঘটনাত আহত লোকসকলৰ স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লয়। তেওঁলোকক বিনামূলীয়াকৈ সকলো চিকিৎসা প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা 24 জানুৱাৰীলৈ ঐতিহাসিক গুহা দেওৰোজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে এই মেলা আৰম্ভ হয়। গুভাৰজা দীপ সিং দেওৰোজাই বন্তি প্ৰজ্বলনেৰে মেলাৰ শুভাৰম্ভ কৰে। মেলাথলীত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা আৰু দীপ সিং দেওৰোজাৰ লগতে মধ্য অসমৰ 21 গৰাকী তিৱাৰজাই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মেলাৰ বৰঘৰ, ডেকাচাং, চাংঘৰ আদি পৰম্পৰাগত গৃহ মুকলি কৰে। আজি পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিছে। কাইলৈ কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। মামা মামীসকলে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰী বিনিময় কৰিব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22 গৰাকী তিৱাৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা অৰ্চনা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰা, গণেশগুৰি, লতাশিলৰ গণেশ মন্দিৰৰ উপৰি আগিয়াথুৰিৰ গণেশ মন্দিৰতো বহুলোকে গণেশ দেৱতাৰ পূজা কৰিছে। গুৱাহাটী মহানগৰীৰ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ নৱদিহিৰাত গণেশ পূজা উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। বড়ো জনগোষ্ঠীৰ বাথৌ আৰু ব্ৰহ্মধৰ্মীয় মহাযজ্ঞৰে জনগোষ্ঠীয় লোকসকলে পূজা অৰ্চনা কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি উদ্যান কৰ্তৃপক্ষই গণেশ চতুৰ্থী উপলক্ষে হস্তী পূজাৰ আয়োজন কৰে। বনকৰ্মীসকলে উদ্যানখনৰ কৰ্তব্যত নিয়োজিত 68টা হাতীক পূজা অৰ্চনা আগবঢ়ায়। ইপিনে কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা কৰা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই পূজাৰ আয়োজন কৰা হৈছে। মৃন্ময় মূৰ্তিক প্ৰাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে মহানগৰীৰ বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজাৰ বাবে আজিৰে পৰাই উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা জিলাতো সৰস্বতী পূজাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত আয়োজন প্ৰায় সম্পূৰ্ণ হৈছে। খনিকৰ তথা মৃৎশিল্পীসকলে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিছে। বিশ্বনাথ জিলাতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে কুচকাৱাজৰ অনুশীলন আৰম্ভ হৈছে। আজি জিলাখনৰ 7খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে আৰক্ষী জোৱানে কুচকাৱাজৰ অনুশীলনত ভাগ লয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে অনুশীলন প্ৰত্যক্ষ কৰাৰ লগতে যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সেইদিনা জিলা প্ৰশাসনিক বিষয়া আৰু সংবাদ মাধ্যমৰ কৰ্মীৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেলৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আচাৰীকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত প্ৰদৰ্শন কৰা হ'ব। ময়ূৰপক্ষী ৰূপত এই শিল্প আটকধুনীয়াকৈ প্ৰদৰ্শন কৰা হ'ব। ইয়াকে লৈ জিলাখনৰ পোৰামাটিৰ শিল্পীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ কাইলৈৰ পৰা 9দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া মানস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত হ'বলগীয়া এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি, খাদ্য সম্ভাৰ আদি প্ৰদৰ্শন কৰা হ'ব। মৰিগাঁও আৰক্ষীয়ে নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানত যোৱা নিশা অভিযান চলাই 5জন চাইবাৰ অপৰাধীক আটক কৰে। আৰক্ষীৰ দলে মৈৰাবাৰীৰ পৰা আজহাৰুল ইছলাম, বাহৰুল ইছলাম, ঢিঙৰ পৰা মাবুদ হাছান, ৰাকিবুৰ ৰহমান আৰু লাহৰীঘাটৰ পৰা ৰিয়ানুদ জামান নামৰ চাইবাৰ প্ৰবঞ্চক কেইজনক আটক কৰে। আৰক্ষীয়ে অপৰাধী চক্ৰটোৰ 7টা মোবাইল ফোন, 6খন ডেবিট কাৰ্ড, চেকবুক, বেংকৰ পাছবুক, পাছপৰ্ট, পান কাৰ্ড আৰু আধাৰ কাৰ্ড জব্দ কৰে। মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ দাসে সংবাদ মাধ্যমৰ আগত জনোৱা মতে চাইবাৰ অপৰাধী চক্ৰটোৱে এটা ব্যক্তিগত খণ্ডৰ বেংকৰ পৰা হেকিঙৰ জৰিয়তে প্ৰায় 25 লাখ টকা লুণ্ঠন কৰিছিল। বাক্সা জিলাৰ অঞ্চলিত আজি ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে অঞ্চলী বজাৰ উন্নয়ন সমিতিৰ দুমহলীয়া সভাগৃহৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে। বিধায়ক পুঁজিৰ 9,50,000 টকা ব্যয় সাপেক্ষে এই সভাগৃহ নিৰ্মাণ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ছুইজাৰলেণ্ডৰ ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ আজি চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 5জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি গ্ৰহণ, কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ পৰিস্থিতি সুস্থিৰ, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ চিৰাঙৰ পৰিস্থিতি পৰ্যালোচনা আৰু জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা জোনবিল মেলা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।